হোসেয়া ভাববাদী পুস্তক 12 অধ্যায়। ইফয়িমে বতাহ খায়, তেওঁ গোটেই দিনটো পূবৰ বতাহৰ পাছত খেদি যায়। তেওঁ মিছা কথা আৰু অত্যাচাৰ বৃদ্ধি কৰে। তেওঁ অসুৰিয়াৰ সৈতে সন্ধি কৰে আৰু মিশ্ৰলৈ তেল পঠায়। ইজৰাইলৰ বিৰুদ্ধে জিহুৱা, জিহুদাৰ বিৰুদ্ধে জিহুৱাৰ এটা গোচৰ আছে। তেওঁ জাকুবক তেওঁৰ আচৰণ অনুসাৰে দণ্ড দিব আৰু তেওঁ কাৰ্য অনুসাৰে প্ৰতিফল দিব। গৰ্ভৰ ভিতৰত জাকুবে তেওঁ ককায়েকৰ গুৰুহাত ধৰিছিল। বয়সত নিজ শক্তিৰে তেওঁ ঈশ্বৰৰ লগত যুদ্ধ কৰিছিল। তেওঁ দূতৰ লগত যুদ্ধ কৰি জয়ী হৈছিল। তেওঁ দয়া বিচাৰি সেই দূতৰ ওচৰত কান্দিছিল আৰু মিনতি কৰিছিল। তেওঁ ঈশ্বৰক বৈত এলত লগ পাইছিল। সেই ঠাইতে ঈশ্বৰে তেওঁৰে সৈতে কথা পাতিছিল। তেওঁ জিহুৱা বাহিনীসকলৰ ঈশ্বৰ, জিহুৱা তেওঁৰ নাম। এতিয়া হে জাকুবৰ বংশ, তোমালোক তোমালোকৰ ঈশ্বৰৰ ওচৰলৈ ঘূৰি আহা, প্ৰেম আৰু ন্যায় বিচাৰ ধৰি ৰাখা আৰু সদায় তোমালোকৰ ঈশ্বৰৰ অপেক্ষাত থাকা। জিহুৱাই কৈছে, ইফয়িম ব্যৱসায়ী, তেওঁ হাতত প্ৰবঞ্চনাৰ পাল্লা আছে, তেওঁ অত্যাচাৰ কৰিবলৈ ভাল পায়। ইফয়িমে কয়, নিশ্চয় মই চহকী হলোঁ, নিজৰ কাৰণে মই ধন সম্পদ গোটালোঁ, মোৰ সকলো পৰিশ্ৰমত লোকে মোৰ কোনো দুখ বা পাপ বিচাৰি নাপাব। কিন্তু হে ইফয়িম, ময়ে তোমাৰ ঈশ্বৰ জিহুৱা, মই মিছৰ দেশৰ পৰা তোমাৰ লগত আছো, তোমাৰ পৰ্বৰ দিনৰ নিচিনাকৈ মই পুনৰাই তোমাক তম্বুত বাস কৰাম। মই ভাববাদীসকলৰ আগত কথা কলো, অনেক দৰ্শন দিলো, তেওঁলোকৰ যোগেদি দৃষ্টান্তৰে অনেক কথা কলো। গিলিয়ত অপৰাধেৰে পূৰ্ণ, তাৰ লোকসকল অপৰ্দাৰ্থ, গিলগলত লোকসকলে বলধ উৎসৰ্গ কৰে, তেওঁলোকৰ যজ্ঞ বেদীবোৰ পথাৰৰ মাটিত থকা শিলৰ দমৰ নিচিনা হ'ব। জাকুব অৰাম দেশলৈ পলাই গৈছিল। ভাইজা পাবৰ কাৰণে ইজৰাইলে মজুৰি কাৰ্যৰ লগতে মেৰ চাক চৰোৱাৰ কাৰ্য কৰিছিল। জিহুৱাই এজন ভাববাদীৰ দ্বাৰাই মিছৰ দেশৰ পৰা ইজৰাইলক আনিছিল, এজন ভাববাদীৰ দ্বাৰাই তেওঁ প্ৰতিপাল্লিত হৈছিল। কিন্তু ইফয়িমে জিহুৱাক অতিক্ষয় বেজাৰ দিলে, সেয়ে তেওঁ প্ৰভুৱে তেওঁ কৰা ৰক্তপাতৰ দুখৰ কাৰণে তেওঁকেই দোষী কৰিব। তেওঁ যি অপমানৰ কাৰ্য কৰিছে, সেই অপমান প্ৰভুৱে তেওঁকেই ঘূৰাই দিব।